নমস্কাৰ, এই আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। 7 মে'ত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ চলি আছে। শাসকীয় বিজেপিৰ লগতে মিত্ৰ দল অসম গণ পৰিষদ আৰু বিৰোধী দল কংগ্ৰেছৰ উপৰি অন্যান্য ৰাজনৈতিক দল তথা নিৰ্দলীয় প্ৰাৰ্থীসকলেও ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ আজাৰা, ধাৰাপুৰ, গৰল আৰু নগাঁৱত প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। প্ৰচাৰ সভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে অসমক দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰোৱাৰ বাবে NDA চৰকাৰে চলাই অহা প্ৰয়াসৰ বিষয়ে উল্লেখ কৰে। নগাঁৱত আয়োজিত প্ৰচাৰ সভাত মন্ত্ৰী কেশৱ মহন্তৰ লগতে ভালেসংখ্যক নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। বিজেপিৰ ৰাজ্য সভাপতি দিলীপ শইকীয়াই আজি জাগীৰোড সমষ্টিৰ ঔজাৰীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। এই সভাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে ভালেসংখ্যক দলীয় নেতাকৰ্মী উপস্থিত থাকে। দলৰ সভাপতিগৰাকীয়ে আজি মন্ত্ৰী হাজৰিকাৰ সৈতে মায়ং আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত আন এখন নিৰ্বাচনী সভাত অংশ লয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দক্ষিণ কামৰূপৰ ৰঙামাটিত প্ৰচাৰ চলায়। আবেলি তেওঁ বিলেখীপাৰাৰ হালকুচা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত প্ৰচাৰ সভাত অংশ ল'ব। কংগ্ৰেছ দলৰ হৈ দলৰ ৰাজ্য সভাপতি ভূপেন বৰা, জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ, ৰিপুণ বৰা, সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইন, দলৰ নেত্ৰী মীৰা বৰঠাকুৰকে ধৰি নেতাসকলে প্ৰচাৰ চলাই আছে। একেদৰে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও প্ৰচাৰ অব্যাহত ৰাখিছে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আজি নলবাৰীৰ পশ্চিম বৰভাগ জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কালি হৈ যোৱা ভোটগ্ৰহণৰ সময়ত বিভিন্ন বিক্ষিপ্ত ঘটনা বা অন্যান্য কাৰণত ভোটগ্ৰহণত ব্যাঘাত জন্মা 43টা ভোটকেন্দ্ৰত কাইলৈ পুনৰ ভোটগ্ৰহণ কৰা হ'ব। সেই অনুসৰি হাইলাকান্দি জিলাৰ 31টা, শ্ৰীভূমিত 8টা, গোলাঘাট আৰু মাজুলীত এটাকৈ ভোটকেন্দ্ৰত কাইলৈ পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ ভোটগ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কালি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ মুঠ 14খন জিলাত ভোটগ্ৰহণ সম্পন্ন হয়। ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি কালিৰ নিৰ্বাচনত 70.19% ভোটদান সম্পন্ন হয়। অহা 7 মে'ত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে বিভিন্ন জিলা প্ৰশাসনে পূৰ্ণগতিৰে প্ৰস্তুতি চলাই আছে। হাতিঙিমাৰী জিলা প্ৰশাসনে জিলাখনৰ মুঠ 406টা ভোটকেন্দ্ৰৰ বাবে তৃতীয় তথা অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ হিচাপে 448গৰাকী প্ৰিজাইডিং আৰু পলিং বিষয়াক প্ৰশিক্ষণ প্ৰদান সম্পূৰ্ণ কৰে। কালি আৰম্ভ হোৱা তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণৰ আজি অন্ত পৰে। অহা 6 মে'ত ভোটগ্ৰহণকাৰী বিষয়াসকলে ভোটগ্ৰহণৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ব। হোজাই জিলা প্ৰশাসনে জিলা সদৰত হোজাই আৰু বিন্নাকান্দি সমষ্টিৰ বাবে আৰু লামডিং সমজিলাৰ কাৰ্যালয়ত লামডিং সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ যাৱতীয় কাম কাজৰ প্ৰস্তুতি চলাইছে। জিলাখনত মুঠ 774টা ভোটকেন্দ্ৰ আছে। তাৰে 35টা ভোটকেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে। জিলাখনত 10টা আদৰ্শ ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱা 30 এপ্ৰিলত হাতী ছাফাৰী বন্ধ হোৱাৰ পাছত সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই অহা 15 মে'ত জীপ ছাফাৰীও সামৰণি পৰাৰ সম্ভাৱনা ব্যক্ত কৰে। অৱশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ হলেও পানবাৰী সংৰক্ষিত বনাঞ্চল, বিশ্বনাথৰ পানপুৰ, লাখোৱা বুঢ়াচাপৰি বনাঞ্চল কিছুদিনৰ বাবে পৰ্যটকৰ বাবে খোলা থাকিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে এই কথা প্ৰকাশ কৰাৰ লগতে চলিত পৰ্যটন বৰ্ষৰ মাৰ্চলৈকে 4,20,000 পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিছে বুলি জনায়। এইবাৰ প্ৰায় 14,000 বিদেশী পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিছে। এই সংখ্যা পূৰ্বৰ বছৰসমূহত বিদেশী পৰ্যটকৰ সংখ্যাৰ দুগুণ। সঞ্চালকগৰাকীয়ে জনোৱা অনুসৰি বৰ্তমান বৰষুণৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ পথসমূহ বোকাময় হৈ পৰাৰ বাবে 15 মে'ত জীপ ছাফাৰী বন্ধ কৰা হ'ব বুলি ঘোষণা কৰিলেও বতৰ ভাল হলে সিদ্ধান্তৰ সলনি হ'ব পাৰে। একে সময়তে সমাগত বাৰিষাত হ'ব পৰা বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ উদ্যান কৰ্তৃপক্ষ সাজু হোৱা বুলি সঞ্চালকগৰাকীয়ে জানিবলৈ দিছে। পবিত্ৰ হজৰ বাবে ৰাজ্যৰ 319 জনীয়া প্ৰথমটো দল আজি মদিনালৈ ৰাওনা হৈছে। আজি পুৱা বৰচাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত আয়োজিত এটা অনুষ্ঠানত অসম, মেঘালয়, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ যুটীয়া ৰাজ্যিক হজ কমিটীৰ অধ্যক্ষ নেকিবুৰ জামানে পতাকা জোকাৰি হজ যাত্ৰাৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে 321 জনীয়া দলটোৰ দুগৰাকী বিশেষ অসুবিধাৰ বাবে প্ৰথম যাত্ৰাৰ পৰা বিৰত থাকে। অধ্যক্ষ নেকিবুৰ জামানে জনায় যে আজিৰ পৰা 8 মে'লৈকে উত্তৰ পূৰ্বাঞ্চলৰ পৰা মুঠ 2,782গৰাকী হজযাত্ৰী মক্কা আৰু মদিনালৈ ৰাওনা হ'ব। ইয়াৰ ভিতৰত পুৰুষ হজযাত্ৰীৰ সংখ্যা 1,927 জন আৰু মহিলা হজযাত্ৰীৰ সংখ্যা 4,844গৰাকী। প্ৰতিদিনে 1খন বিমানত 321গৰাকীকৈ যাত্ৰীয়ে মক্কা আৰু মদিনা অভিমুখে ৰাওনা হ'ব। আমাৰ আবেলিৰ আঞ্চলিক বাতৰি ইমানেই।